এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কামৰ আবণ্টন দুমাহৰ ভিতৰত কাম আৰম্ভ আহোম ৰাজত্বৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কোচিং চেণ্টাৰৰ যোগ্য ছাত্ৰ ছাত্ৰীকো স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা কেইবাখনো দেশী বিদেশী ছবিৰ প্ৰদৰ্শন আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি দৌৰবিদ অম্লান বৰগোহাঁইৰ অভিযান আৰম্ভ। নমস্কাৰ, এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে বৰ্ষা প্ৰিয় দত্ত। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা দুমাহৰ ভিতৰত গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ পলাশবাৰীত আয়োজিত এটা অনুষ্ঠানত ডঃ শৰ্মাই কালি সাংবাদিকৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই প্ৰকল্পৰ ঠিকাৰ বাবে আবণ্টন দিয়াৰ কথা প্ৰকাশ কৰি কয় যে অহা দুবছৰৰ ভিতৰত ৰিং ৰোড প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ'ব। এই ৰিং ৰোড প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত যাতায়াত ব্যৱস্থা অধিক সুচল কৰিবলৈ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকে এটা এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই ৰিং ৰোড প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰীয়ে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় লাভ কৰিব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি দিল্লীত টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষগৰাকীৰ সৈতে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পকে ধৰি অনাগত সময়ত অসমত টাটা গ্ৰুপৰ বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই লগতে শ্ৰী চন্দ্ৰশেখৰণক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে 5খন সহযোগী দেশে অংশ ল'বলগীয়া এডভান্টেজ আছাম সন্মিলনত 5 শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সন্মিলন ভৱিষ্যত অসমৰ অৰ্থনৈতিক উন্নয়নৰ মাইলৰ খুঁটি হ'ব বুলি আশা প্ৰকাশ কৰিছে। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী নন্দিতা গাৰলোচাই কালি সন্ধিয়া ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত অংশগ্ৰহণ কৰি অহা 26 আৰু 25 ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ ছাত্ৰ ছাত্ৰী তথা অন্যান্য লোকসকলক আহান জনায়। মন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰি বিনিয়োগৰ কৌশল আৰু কাৰিকৰী জ্ঞান আহৰণৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। তেওঁ লগতে এই সন্মিলনত কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাতো প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা সম্পৰ্কে আলোকপাত কৰাৰ সুবিধা গ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ উদ্যোগীসকলক আহান জনায়। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ উপৰিও পাহাৰীয়া জিলাকেইখনৰ জিলা আয়ুক্তসকলেও এই সভাত অংশগ্ৰহণ কৰে। আহোম ৰাজত্বৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল সত্যতা আৰু বিশুদ্ধতাৰ ভিত্তিত আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্নসমূহক সংৰক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ খণ্ড বিচাৰপীঠে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে 2024 বৰ্ষৰ 3 এপ্ৰিলত ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি পুৰাতত্ব সঞ্চালকে বিগত বৰ্ষৰ 29 আগষ্টত ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্ত কৰাৰ বাবে জৰীপ চলি আছে বুলি শপতনামা দাখিল কৰিছিল। ইয়াৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে ছমাহৰ ভিতৰত এই জৰীপ প্ৰক্ৰিয়া সম্পন্ন কৰি কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন সন্দৰ্ভত গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰাৰ পাছতে কালি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এটা সজাতি দলে লিডু অঞ্চলৰ মুলাং পাহাৰৰ অবৈধ কয়লাক্ষেত্ৰ পৰিদৰ্শন কৰে। বিভাগীয় বিষয়াৰ নেতৃত্বত সংশ্লিষ্ট পক্ষই এই পৰিদৰ্শন কালত কোল ইণ্ডিয়া মহাপ্ৰবন্ধক আৰু বন সংমণ্ডল প্ৰাধিকাৰীক চোৰাং কয়লা খনন সন্দৰ্ভত জবাবদিহি কৰে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠনৰ বিৰুদ্ধে মিণ্টু মোদী নামৰ এগৰাকী অধিবক্তাই কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগক অভিযোগ দিছিল। যোৱা 28 ডিচেম্বৰত এই অভিযোগৰ ভিত্তিত বিভাগৰ উপ সঞ্চালক প্ৰধান ডঃ ৰাজেশ পি ৰস্তোগী আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য সচিবক নিৰ্দেশৰ 15 দিনৰ ভিতৰত চৰজমিন তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল। যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনা নাম প্ৰসংগ মুকলি সভা সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই অধিৱেশনৰ ধৰ্মধবজা উত্তোলন কৰিব। আজিৰ কাৰ্যসূচীৰ মূল আকৰ্ষণ হৈছে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু সংখ্যক ভক্ত, যুৱক যুৱতী, মহিলা তথা বিভিন্ন জাতি ধৰ্মৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি অধিৱেশনখনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছে। সোণোৱাল কছাৰী সাহিত্য সভাৰ পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। ধেমাজিৰ জীয়াঢল আমুলগুৰি ভোগালী সমন্বয় ক্ষেত্ৰত আয়োজিত এই অধিৱেশনত ৰাজ্যৰ 13খন জিলাৰ প্ৰতিনিধি আৰু অৰুণাচল প্ৰদেশৰ 2খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনখনৰ কালি প্ৰথম দিনা ভোগালী সমন্বয় ক্ষেত্ৰ আৰু মূল তোৰণ উন্মোচন আৰু সভাৰ মূল পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গৃহ উদ্বোধন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে পৰম্পৰাগত খাদ্যমেলা, প্ৰদৰ্শনী, বাণিজ্য মেলা, প্ৰতিনিধি শিবিৰ উদ্বোধন আৰু আলোচনা চক্ৰ আদিও অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ শেহতীয়াকৈ কিছু সাল সলনি ঘটাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰে বিশেষ বিবেচনাৰে এই বৰ্ষৰ নিয়মীয়া পাঠ্যক্ৰমৰ উপৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ ছাত্ৰীকো স্কুটি প্ৰদানৰ সিদ্ধান্ত লৈছে। বিৰতি বৰ্ষ অৰ্থাৎ গেপ ইয়েৰৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে পাছত স্কুটি লাভৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। অৱশ্যে এই শিথিলতা এই বৰ্ষৰ বাবেহে প্ৰযোজ্য হ'ব। উল্লেখযোগ্য যে শিক্ষা বিভাগে পূৰ্বে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি নকৰি কোচিং চেণ্টাৰত নামভৰ্তি কৰা যোগ্য ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা নহয় বুলি প্ৰকাশ কৰিছিল। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ 429,448 আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাত সৰ্বমুঠ 306,841 শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই দুয়োটা পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ কৰ্তৃপক্ষক সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায়। একেদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰতো পৰিষদৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা অটুট ৰাখিবলৈ ছাত্ৰ সংগঠনটোৱে বিদ্যালয় শিক্ষা পৰিষদ কৰ্তৃপক্ষক আহ্বান জনায়। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি দ্বিতীয় দিন। মহোৎসৱৰ কালি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী শিবা সাদ্দা, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক প্ৰচন্ন ভিথানাগে, চিত্ৰনাট্যকাৰ আকাশাদিত্য লামা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কালিৰ কাৰ্যসূচীত চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। এই আলোচনাত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত দেশী বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ সহযোগী মৃদুস্মিতা শৰ্মা।
প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি হৈছে দ্বিতীয় দিন। কালি প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত বহুকেইখন চিনেমাত সুন্দৰ অভিনয় কৰা শিবা চড্ডাৰ লগতে শ্ৰীলংকাৰ প্ৰযোজক প্ৰচন্ন ভিথানাগে, চিত্ৰনাট্যকাৰ আকাশ আদিত্য লামা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আজি দ্বিতীয় দিনা চলচ্চিত্ৰ প্ৰেমীসকলে পুৱা 10 বজাৰ পৰা ছবি চাবলৈ গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনলৈ আহিব পাৰে। ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মীৰবিন আৰু ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্য গ্ৰেট ফুকেট প্ৰদৰ্শন কৰা হ'ব।
তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখাস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ছবিৰ প্ৰদৰ্শনৰো দিহা কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম তেওঁলোকৰ নিজ মুখেৰে শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে 03-6-1-266-1876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চমু অৱলোকন। বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
5 বছৰৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে 6.50% পৰা 6.25% হ্ৰাস কৰাৰ বাতৰিটো। আমাৰ অসম কাকতে 5 বছৰৰ মূৰত সুদৰ হাৰ কমালে ৰিজাৰ্ভ বেংকে গাড়ী ঘৰৰ ঋণৰ কিস্তি কমিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বেআইনীভাৱে থকা সকলোৱে আমেৰিকা এৰিবই লাগিব শিৰোনামেৰে আমেৰিকাৰ যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰি থকা 487গৰাকী ভাৰতীয় লোকৰ তালিকা প্ৰস্তুত কৰি ট্ৰাম্প প্ৰশাসনে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সন্দৰ্ভত দৈনিক অসম কাকতে এৰালতলী পথাৰত ভক্তিৰ অমিয়া ৰসৰ ঢল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত নিলম্বিত 18গৰাকী ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা নিলম্বনৰ বাবে দিয়া নিৰ্দেশ আৰু কাৰণ দৰ্শোৱাৰ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অহা 12 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে মোদী টু মিট ট্ৰাম্প ডিউৰিং ইউ এছ ভিজিট ফ্ৰম ফেব 12 শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
বজালি জিলাৰ সৰুপেটাত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বজালি মঞ্চ সৰুপেটাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হৈছে। কালি সন্ধিয়া ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে এই ৰাষ্ট্ৰীয় নাট সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলত কালি অসমে 3টা পদক নিশ্চিত কৰিছে। নয়নমণি শইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবল জুটিৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতুপন ৰাভা, অমল তেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাউণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়াত দৌৰবিদ অম্লান বৰগোহাঁয়ে অভিযান আৰম্ভ কৰিব। অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে কালি নিজ নিজ শিতানত স্বৰ্ণ পদক অৰ্জন কৰে। তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শইকীয়াই ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ একক আৰ্চাৰী টুটুমণি বড়ো আৰু আৰ্চাৰী মিক্স টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। অসমে এতিয়ালৈকে 2টা স্বৰ্ণ, 14টা ৰূপ আৰু 10টা ব্ৰঞ্জৰ পদকসহ মুঠ 26টা পদক লাভ কৰিছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত হৈ যায়। দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বাবে এথলেটিক্স, ফুটবল, কাবাডী, ভলীবল, দবা আৰু চাইক্লিং আদি শিতানত নাম পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা 55 লাখলৈ বৃদ্ধি পাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 14.4 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত ঠাই বিশেষে পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীৰ অভিলাষী ৰিংৰোড প্ৰকল্পৰ কামৰ আৱণ্টন 2 মাহৰ ভিতৰত কাম আৰম্ভ। আহোম ৰাজত্বৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কোচিং চেণ্টাৰৰ যোগ্য ছাত্ৰ ছাত্ৰীকো স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা কেইবাখনো দেশী বিদেশী ছবি প্ৰদৰ্শন আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি দৌৰবিদ অম্লান বৰগোহাঁইৰ অভিযান আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত।